আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
তোমাকে প্রার্থিছো আজি কাতরে মাতিছো আজি আমি প্রভু যিশু যিশু তোমাকে প্রার্থিছো আজি কাতরে মাতিছো আজি আমি প্রভু যিশু তুমি সৃজিছিলা যোন বেলি তৰা ইয়াৰ কাষলে মোক যিশু তুমি আহা তুমি সৃজিছিলা যোন বেলি তৰা ইয়াৰ কাষলে মোক যিশু তুমি আহা যিশু তোমাকে প্ৰাৰ্থিছো আজি কাতরে মাতিছো আজি আমি প্রভু যিশু যিশু তোমাকে প্রার্থিছো আজি কাতরে মাতিছো আজি আমি প্রভু
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে? আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আহিছেনে? এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত কেতিয়াবা আমাক জনাইছেনে? আমি কিন্তু আপোনাৰ চিঠিৰ বাবে আগ্ৰহেৰে বাট চাই থাকোঁ। অনুগ্ৰহ কৰি আমালৈ মাজে সময়ে চিঠি পত্ৰ দি থাকিবচোন। আমাৰ ঠিকনাটো হৈছে
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100১। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন, আজিৰ অধ্যয়ন আৰম্ভ কৰাৰ আগতে মহান পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। হে আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, প্ৰথমতে তোমাক ধন্যবাদ জনাওঁ, কিয়নো তুমি আমাক এটা নতুন দিন দেখিবলৈ দিলা আৰু তোমাৰ বাক্য অধ্যয়ন কৰাৰ আৰু এটা সুযোগ আমাক দান কৰিলা। তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ বুজি পাবলৈ তুমি আমাক সহায় কৰা প্ৰভু। আমাৰ প্ৰয়োজন অনুসাৰে তুমি আমাক কথা কোৱা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ আগত তুমি নিজকে প্ৰকাশ কৰা, তেওঁলোকক প্ৰচুৰ পৰিমাণে আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ হকে ক্ৰুচত নিজৰ পবিত্ৰ তেজ বোৱাই আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰি তৃতীয় দিনা কবৰৰ পৰা জি উঠি স্বৰ্গলৈ গৈ তোমাৰ সোঁহাতে বহি আমাৰ হকে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো, আমেন। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ মঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই মঠিয়ে লিখা শুভবাৰ্তাৰ 20 নম্বৰ অধ্যায়ৰ পৰা চাইছিলো। আজি আমি 21 নম্বৰ অধ্যায়ৰ পৰা চাম। অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লওক, আৰু যদি লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। আমি পাঠ কৰি দিছোঁ 21 নম্বৰ অধ্যায়ৰ 1-3 নম্বৰ পদলৈকে। পাছে যেতিয়া তেওঁলোক জিৰচালেমৰ ওচৰ চাপি জৈতুন পৰ্বত আৰু বৈতফগী গাঁৱলৈ আহিল, তেতিয়া যীশুৱে দুজন শিষ্যক এই আদেশ দি পঠালে, তোমালোকে সন্মুখৰ গাঁওখনলৈ যোৱা, তাতে বান্ধি থোৱা গাধ এজনী পোৱালীয়ে সৈতে তেতিয়াই পাবা, মেলি মোলৈ আনাগৈ। আৰু কোনোবাই যদি তোমালোকক কিবা কয় তেন্তে তোমালোকে কবা, প্ৰভুৰ এই দুটাত প্ৰয়োজন আছে, তাতে তেওঁ তেতিয়াই সেই দুটাক পঠাই দিব। যদিও অনেক লোকে দেখে আমি কিন্তু এইখিনিত একো আশ্চৰ্য কৰ্মৰ দিশ নেদেখো, এইটো এটা সাধাৰণ স্বাভাৱিক অৱস্থা বুলি আমি বিশ্বাস কৰোঁ। বোধ কৰোঁ শেষৰ সময়ত আমাৰ প্ৰভু যেতিয়া জিৰচালেমত আছিল, তেওঁ এই জন্তুবোৰ ব্যৱহাৰ কৰিবলৈ কিছুমান বন্ধুৰ সৈতে তেতিয়াই যা যোগাৰ কৰি ৰাখিছিল, যিহেৰে তেওঁ পিছৰবাৰ নগৰখনলৈ আহিছিল। তেওঁ কি কৰিবলৈ সংকল্প কৰিছিল হয়তো তাৰ বিষয়ে তেওঁবিলাকলৈ তেওঁ মুকলিকৈ প্ৰকাশ কৰিছিল, আৰু নিস্তাৰ পৰ্বত তেওঁৰ বাবে সেইবোৰ যোগাৰ কৰিবলৈ তেওঁলোক সন্মত হৈছিল। হয়তো তেওঁলোকক কৈছিল যে সেইবোৰ নিবলৈ তেওঁ নিজৰ দুজন শিষ্যক তালৈ পঠাব, আৰু কি বুলি ক'ব তাকো তেওঁবিলাকক তেওঁ কৈছে যে প্ৰভুৰ এই দুটাত প্ৰয়োজন আছে। এই ঘটনাটো যদি আমি এইদৰে লক্ষ্য কৰোঁ তেন্তে এইটো অধিক আকৰ্ষণীয় হ'ব বুলি আমি অনুভৱ কৰোঁ। 4-5 নম্বৰ পদ, ভাৱবাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল বোলে, তোমালোকে চিয়ন জীয়ৰীক কোৱা, চোৱা তোমাৰ ৰজা নম্ৰ হৈ গাধৰ ওপৰত অৰ্থাৎ গাধ পোৱালীৰ ওপৰত উঠি তোমাৰ ওচৰলৈ আহিছে। এইটো জখৰীয়া পুস্তকৰ 9 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদৰ পৰা উল্লেখ কৰা হৈছে। তাত এইদৰে কোৱা হৈছে, কিন্তু মুঠিৰ শুভবাৰ্তাত এই পদটো উল্লেখ কৰোঁতে এটা গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে, য'ত এটা সাৱধানী সাদৃশ্যও প্ৰকাশ কৰা হয়। হে চিয়ন জীয়াৰী, অতিশয় উল্লাস কৰা বুলি ইয়াত ভুল কৰা হৈছে যেন আমাৰ লাগে। কিয় বাৰু? কাৰণ আমাৰ প্ৰভুৱে সেই সময়ত উল্লাস কৰিবলৈ জিৰচালেমলৈ অহা নাই, সেয়া তেওঁৰ দ্বিতীয় আগমনতহে হ'ব। আকৌ তেওঁ ন্যায়, পৰিত্ৰাণযুক্ত আৰু নম্ৰ বুলিও ভুল কৰা হৈছে যেন লাগে। পৰিত্ৰাণ শব্দটোত জয়লাভৰ অনুভৱ আছে, যিটো আচলতে প্ৰভু যীশুৰ দ্বিতীয় আগমনতে সিদ্ধ হ'ব। এই শাস্ত্ৰাংশৰ পৰা অংকিত হোৱা সামৰণিটো হৈছে যে তেওঁৰ দ্বিতীয় আগমনত এক প্ৰকৃত জয় উল্লাসৰ প্ৰৱেশ ঘটিব। এইটো স্বীকাৰ কৰা হৈছে যে আমাৰ প্ৰভুৱে এই গাধ পোৱালিটোৰ পিঠিত উঠি যাত্ৰা কৰাৰ দ্বাৰাই তেওঁৰ নম্ৰতা মুকলিকৈ প্ৰকাশ কৰিছিল। সেইটো অৱশ্যে সম্পূৰ্ণৰূপে সত্য কথা নহয় বুলি আমি ক'ব পাৰোঁ। এই গাধ পোৱালিৰ ওপৰত ৰজা উঠিছিল। ঘোঁৰা আছিল যুদ্ধৰ জন্তু আৰু গাধ আছিল শান্তিৰ জন্তু। প্ৰভু যীশু যেতিয়া এই শান্তিৰ জন্তু পোৱালিটোৰ পিঠিত উঠি জেৰুচালেমলৈ আহিছিল, তেতিয়া তেওঁ নিজকে ৰজাৰ দৰে প্ৰদৰ্শন কৰিছিল। ভাৱবাদীয়ে কৈছে যে তেওঁ নম্ৰ আছিল, তৎসত্বেও তেওঁ সেইদৰে কৰিছিল, আৰু চাবলৈ গ'লে সেইটো অতি দৰকাৰী কথা। ছয় নম্বৰ পদৰ পৰা ন নম্বৰ পদলৈকে পঢ়ি দিছো। সেই বচন সিদ্ধ হবলৈ এইয়ে ঘটিল। তেতিয়া শিষ্যবিলাকে গৈ যীশুৱে আদেশ দিয়াৰ দৰেই কৰি গাধজনী আৰু পোৱালিটো আনি সিহঁতৰ ওপৰত তেওঁলোকৰ কাপোৰ পাৰি দিলত তেওঁ তাৰ ওপৰত বহিল, আৰু লোকসমূহৰ অধিকভাগে নিজৰ নিজৰ কাপোৰ বাটত পাৰি দিলে, আনবিলাকে গছৰ ডালকে কাটি কাটি বাটত পাৰি দিলে, আৰু তেওঁৰ আগে আগে যোৱা লোকসমূহে ৰিঙিয়াই ক'লে, জয় জয় দাউদৰ সন্তান, যিজন প্ৰভুৰ নামেৰে আহিছে তেওঁ ধন্য, ঊৰ্ধলোকত জয়ধ্বনি হওক। সম্ভৱতঃ ইয়াৰ আগেয়ে তেওঁ জেৰুচালেমলৈ এনেদৰে কেতিয়াও অহা নাছিল। আমি সেইটো জোহনে লিখা শুভবাৰ্তাত দেখিম। আমি ভাবোঁ যে সাধাৰণতে তেওঁ এক অতি লাজুক ধৰণেৰে সেই মেৰৰ দুৱাৰেৰে ভিতৰলৈ আহিছিল, যি দুৱাৰেৰে উচৰ্গা কৰিবলৈ জন্তুবোৰ অনা হৈছিল। কিন্তু এইটো সঁচা। ইয়াত তেওঁ এজন ৰজাৰ দৰেহে আহিছে, আৰু তেওঁৰ লগত থকাবিলাকে তেওঁক এজন ৰজাৰ দৰে স্বীকাৰ কৰিছে। তেওঁক গ্ৰহণ কৰিবলৈ বা অস্বীকাৰ কৰিবলৈ এইটো তেওঁলোকৰ এটা সুযোগ। দহ আৰু এঘাৰ নম্বৰ পদ। পাছে তেওঁ জেৰুচালেমত সোমালত, এওঁ কোন এইবুলি গোটেইখন নগৰত হুলস্থুল লাগিল। তাতে লোকসমূহে ক'লে, এওঁ গালিল দেশৰ নাচৰতৰ সেই ভাৱবাদী যীশু। আমাৰ প্ৰভুৱে এটা চূড়ান্ত মুহূৰ্তত তেওঁৰ অধিকাৰ বিবেচনা কৰিবলৈ জেৰুচালেমত জোৰ দিছে। বাৰ আৰু তেৰ নম্বৰ পদ। পাছে যীশুৱে ধৰ্মধামত সোমাই ধৰ্মধামত বেচা কিনা কৰাবিলাকক বাহিৰ কৰিলে, আৰু ধন সলোৱাবিলাকৰ মেজ আৰু কপৌ বেচাবোৰৰ আসন লুটিয়াই পেলালে, আৰু তেওঁলোকক ক'লে, লিখা আছে, মোৰ ঘৰকে প্ৰাৰ্থনাৰ ঘৰ বোলা হ'ব, কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰি চাহক। এইটো অতি কঠোৰ ভাষা, নহয়নে বাৰু? পোনপ্ৰথমে আমি নাভাবোঁ যে জয়োল্লাস প্ৰৱেশ নামটো ইয়াৰ বাবে সঠিক হৈছে, কাৰণ আমি দেখিলোঁ যে কেৱল জখৰিয়াৰ ভাৱবাণীৰ নিৰ্দিষ্ট অংশহে সিদ্ধ হৈছিল আমাৰ প্ৰভু জেৰুচালেম নগৰখনলৈ যেতিয়া আহিছিল। তেতিয়া তেওঁ ত্ৰাণকৰ্তা হ'বলৈহে আহিছিল। তেওঁ নিজকে মানুহবিলাকলৈ অন্তিমবাৰৰ বাবে ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰিছিল। চাৰিওখন শুভবাৰ্তা একেলগে চালে আমি দেখোঁ যে সেইবোৰে এখন সংযুক্ত ছবি প্ৰদৰ্শন কৰিছে। স্পষ্ট মন্তব্যটো এয়ে যে তেওঁ নগৰখনত কেৱল এদিনহে সোমোৱা নাছিল, তেওঁ বেলেগে বেলেগে তিনিদিন সোমাইছিল। প্ৰথমবাৰ তেওঁ শনিবাৰে বিশ্ৰাম দিনত সোমাইছিল। সেইদিনা কোনো ধন সলাওঁতা লোক নাছিল। তেওঁ সোঁৱে বাওঁৱে চাৰিওফালে চাইছিল। এইদৰে তেওঁ জেৰুচালেম আৰু ধৰ্মধামতো সোমাল, আৰু চাৰিওফালে সকলোকে চাওঁতে সন্ধ্যাহলত তেওঁ বাৰজন পাচনীৰ সৈতে ওলাই বৈঠনীয়ালৈ গ'ল। মাৰ্ক এঘাৰ অধ্যায় এঘাৰ পদ। তেওঁ পুৰোহিতৰ দৰে প্ৰৱেশ কৰিছিল। দ্বিতীয়বাৰ তেওঁ জেৰুচালেমলৈ সোমাইছিল দেওবাৰে, সপ্তাহটোৰ প্ৰথম দিনা। তেতিয়া তাত ধন সলাওঁতাবিলাক আছিল আৰু তেওঁ ধৰ্মধাম পৰিষ্কাৰ কৰিছিল। মুঠি একৈশ অধ্যায় বাৰ আৰু তেৰ পদত আমি ইয়াকে পাইছোঁ। সেইদিনা তেওঁ ৰজাৰ দৰে প্ৰৱেশ কৰিছিল। তৃতীয়বাৰ তেওঁ জেৰুচালেমত সোমাইছিল সোমবাৰে, সপ্তাহটোৰ দ্বিতীয় দিনা। সেইদিনা তেওঁ জেৰুচালেমৰ নিমিত্তে বিলাপ কৰিছিল। তাৰ পাছত তেওঁ ধৰ্মধামত সোমাইছিল আৰু শিক্ষা দিছিল আৰু ৰোগীক সুস্থ কৰিছিল। সেইদিনা তেওঁ এজন ভাৱবাদীৰ দৰে সোমাইছিল। আমি এই তিনিটা লিখনেই মুঠি, মাৰ্ক আৰু লোকৰ শুভবাৰ্তাত তুলনা কৰিলে স্পষ্ট হৈ পৰে যে তেওঁলোকে তিনিটা বেলেগ বেলেগ প্ৰৱেশৰ কথা লিপিবদ্ধ কৰিছে। আৰু আমি বিশ্বাস কৰোঁ যে আমাৰ প্ৰভুৱে জেৰুচালেমত তিনিটা ক্ৰমিক দিনত আৰু তিনিটা ক্ৰমিক ৰূপেৰে প্ৰৱেশ কৰিছিল, পুৰোহিতৰ দৰে, ৰজাৰ দৰে, ভাৱবাদীৰ দৰে, আৰু তেওঁ প্ৰতিবাৰেই বৈঠনীয়ালৈ গৈছিল। নিশ্চয় তেওঁ বন্দী নোহোৱালৈকে নগৰত নিশা কটোৱা নাছিল। জয়যাত্ৰাটো ক্ৰুচৰ ওপৰতহে শেষ হৈছিল, কিন্তু তেওঁ জয়োল্লাসেৰে দ্বিতীয় আগমনৰ সময়তহে আহিব। ইব্ৰীৰ পত্ৰখনৰ লিখকজনে এই কথাটো বৰ সুন্দৰকৈ এইবুলি কৈছে যে তেনেকৈ খ্ৰীষ্টও অনেকৰ পাপৰ ভাৰ ববৰ নিমিত্তে এবাৰ উচৰ্গিত হলত দ্বিতীয়বাৰ বিনা পাপে তেওঁলৈ অপেক্ষা কৰি থকাবিলাকক তেওঁ পৰিত্ৰাণৰ অৰ্থে দৰ্শন দিব। ইব্ৰী 9 নম্বৰ অধ্যায়ৰ 28 নম্বৰ পদ। জখৰীয়া 14 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদত আমাক কোৱা হৈছে যে তেওঁ যেতিয়া এই পৃথিৱীলৈ দ্বিতীয়বাৰ আহিব তেতিয়া তেওঁৰ ভৰি জৈতুন পৰ্বতত স্থিৰ হ'ব, তাতেই তেওঁ স্পৰ্শ কৰিব। তাৰ পাছত যেতিয়া তেওঁ জিৰচালেম নগৰত প্ৰৱেশ কৰিব সেয়া জয় উল্লাসৰ যাত্ৰা হ'ব। অলপ আগতে কৈ অহা সেই তিনিটা যাত্ৰাক আমি জয় উল্লাসৰ যাত্ৰা বুলি ক'ব নোৱাৰো, কিয়নো তেওঁ আপোনাৰ আৰু মোৰ পাপৰ বাবে ক্ৰুচত হত হ'বলৈহে আগুৱাই আছিল। প্ৰভু যীশুৱে ধৰ্মধাম পৰিষ্কাৰ কৰাৰ পাছত অনেকে তেওঁক সহায় কৰিবলৈ আহিছিল। 14 নম্বৰ পদ। তেতিয়া অন্ধ আৰু খুৰাবিলাক ধৰ্মধামলৈ তেওঁৰ ওচৰলৈ আহিলত তেওঁলোকক সুস্থ কৰিলে। মন কৰিবচোন, অনেক লোকক সুস্থ কৰা কথাটো মুঠিয়ে কিদৰে ন দি কৈছে। 15 নম্বৰ পদ। কিন্তু প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে তেওঁ কৰা আচৰিত কৰ্মবোৰ আৰু জয় জয় দায়ুদৰ সন্তান এইবুলি ধৰ্মধামত ৰিঙিওৱা ল'ৰাবিলাকক দেখি কুপিত হৈ তেওঁ সুধিলে, ইহঁতে কি কৈছে শুনিছানে? এইবোৰ দেখি তেওঁলোকৰ খং উঠিছিল। 16 আৰু 17 পদ। যীশুৱে তেওঁলোকক ক'লে, হয় তুমি শিশু আৰু কেঁচুৱাবিলাকৰ মুখৰ পৰাও স্তুতি সম্পূৰ্ণ কৰিলা, এই বচন তোমালোকে কেতিয়াও পঢ়া নাইনে? পাছে তেওঁলোকক এৰি নগৰৰ পৰা ওলাই বৈঠনীয়া গাঁৱলৈ গৈ তাতে ৰাতি থাকিল। আমি আগতেই কোৱাৰ দৰেই আমাৰ প্ৰভু বন্দী হোৱাৰ নিশালৈকে জিৰচালেমত নিশা কটোৱা নাছিল, কিন্তু পিছদিনা তেওঁক পুনৰ নগৰলৈ ঘূৰি অহা আমি দেখিবলৈ পাইছো। লোকে এই তৃতীয় যাত্ৰা অৰ্থাৎ সোমবাৰে ৰাতিপুৱাৰ তেওঁৰ সেই শেষৰ যাত্ৰাটোক গুৰুত্ব দিছে। 18 আৰু 19 পদ। পাছে ৰাতিপুৱা নগৰলৈ ঘূৰি আহোঁতে তেওঁৰ ভোক লাগিল। এনেতে বাটৰ কাষত এজোপা ডিমৰু গছ দেখি ওচৰলৈ গৈ পাতৰ বাহিৰে একো নাপাই তাক ক'লে, এতিয়াৰ পৰা তোত আৰু কেতিয়াও ফল উৎপন্ন নহওক। আমি বিশ্বাস কৰোঁ ডিমৰু গছজোপা হৈছে ইছৰাইলৰ চিনস্বৰূপ, যিদৰে মথিৰ 24 নম্বৰ অধ্যায়ত আমি পাম। অন্ততঃ আমি বিশ্বাসযোগ্যভাৱে ক'ব পাৰোঁ যে আমাৰ প্ৰভু যেতিয়া এই জগতলৈ আহিছিল তেতিয়া সঁচাকৈয়ে ইছৰাইল জাতিৰ দ্বাৰা কোনো ফল নাছিল, কেৱল এক ৰীতি নীতিমূলক প্ৰাণহীন ধৰ্মৰ বাহ্যিক পাতবিলাকহে আছিল। প্ৰভুৱে এইবাবে জগৰীয়া কৰিছিল, ইছৰাইল জাতিটো ধৰ্মীয় আচৰণেৰে মাত্ৰ চলিছিল কিন্তু তেওঁবিলাকৰ কোনো শক্তি নাছিল। ঈশ্বৰে সেই একেদৰেই নামধাৰী খ্ৰীষ্টীয় মণ্ডলীৰ সৈতেও কাৰ্য কৰিব, যিয়ে যীশুখ্ৰীষ্টৰ মনুষ্য অৱতাৰৰ পিনে পিঠি দিয়ে। আকৌ ডিমৰু গছজোপাক তেওঁ সাও দিয়াটো প্ৰতীক চিহ্ন বুলি আমি ভাবোঁ। তেওঁ ইছৰাইল জাতিটোক জগৰীয়া কৰিছিল আৰু 70 চনতেই ৰোমিয়া আক্ৰমণকাৰীৰ হাতত জাতিটো ধ্বংস হ'বলগীয়া হৈছিল। 20 নম্বৰ পদ। তেতিয়াই সেই ডিমৰু গছজোপা শুকাই গ'ল। শিষ্যবিলাকে তাকে দেখি বিস্ময় মানি ক'লে, ডিমৰু গছজোপা অকস্মাত কেনেকৈ শুকাই গ'ল? তেওঁলোকৰ বাবে এইটো অতি আচৰিত কথা যেন আছিল। 21 আৰু 22 নম্বৰ পদ। তাতে যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে, মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকে যদি সংশয় নকৰি বিশ্বাস কৰা তেন্তে কেৱল ডিমৰু গছকে এইদৰে কৰিব পাৰিবা এনে নহয়, কিন্তু এই পৰ্বতটোকো যদি কোৱা, ইয়াৰ পৰা উঠি সাগৰত পৰ গৈ সিও হ'ব, আৰু বিশ্বাস কৰি প্ৰাৰ্থনাৰে যি যি খোজা সকলোকে পাবা। আমাৰ প্ৰভু যীশুৱে তেওঁলোকক প্ৰাৰ্থনাৰ বিষয়ে এটা শিক্ষা দিছে যে প্ৰাৰ্থনাত বিশ্বাস কৰা উচিত। ডিমৰু গছজোপা সাপগ্ৰস্ত হোৱা দেখি তেওঁলোক আচৰিত হৈছিল। তেওঁলোকক কৈছে যে তেওঁলোকৰ সমস্যাটো হৈছে নিৰ্ভৰ কৰিব পৰা বিশ্বাস তেওঁলোকৰ নাই যে ঈশ্বৰে এক অদ্ভুত ধৰণেৰে গতি কৰিব পাৰে। স্পষ্টৰূপে মই বিশ্বাস নকৰোঁ যে ডিমৰু গছক হাও দিয়া বা পৰ্বতবোৰৰ ঠাই সলনা সলনি কৰাটো আমাৰ কাম। গীতমালা 121 নম্বৰ গীতৰ 1 আৰু 2 নম্বৰ পদত এইদৰে কৈছে, মই পৰ্বতবোৰৰ ফাললৈ মোৰ চকু তুলি কওঁ, ক'ৰ পৰা মোৰ সহায় আহিব? যিজনাই আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে সেই জিহুৱাৰ পৰা মোৰ সহায় আহিব। পৰ্বতবোৰলৈ আমি সাধাৰণতে সহায় বিচাৰি নাচাওঁ, সেইবোৰ চাই উপভোগহে কৰোঁ, আৰু কেতিয়াও সেইবোৰ লৰচৰ কৰিবলৈও আমি বিচৰা নাই। আমি ভাবোঁ ডিমৰু গছক সাউ দিয়া আৰু পৰ্বতবোৰৰ স্থান সলনা সলনি কৰাতকৈ অধিক জৰুৰী আৰু ডাঙৰ কাম কিছুমান আছে, শুভবাৰ্তা প্ৰচাৰ কৰা, ঈশ্বৰৰ বাক্য বিলোৱা ইত্যাদি। যেতিয়া এই মাটিৰ উঠজোৰে ক'ব পাৰে যে ঈশ্বৰৰ আত্মাই এটা জীৱন পৰিৱৰ্তন কৰিব পাৰে, তেনেকুৱা বিশ্বাসে আমি বিচাৰোঁ। এতিয়া যীশুক আকৌ ধৰ্মীয় নেতাবিলাকৰ দ্বাৰা প্ৰত্যাহ্বান জনোৱা হৈছে। 23 নম্বৰ পদ, পাছে তেওঁ ধৰ্মধামত সোমাই উপদেশ দিয়া সময়ত প্ৰধান পুৰোহিত আৰু মানুহবিলাকৰ বৃদ্ধসকলে তেওঁৰ ওচৰলৈ আহি সুধিলে, তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা আৰু এই ক্ষমতা বা কোনে তোমাক দিলে? ধৰ্মীয় নেতাবিলাক তেওঁবিলাকৰ আচৰণত অতি ঘৃণনীয় আৰু কুৎসিত হৈ পৰিছে। প্ৰভু যীশুৱে কি কৰি আছে তাৰ বিষয়ে তেওঁলোকে সোধা নাই। তেওঁ সিদ্ধ কৰা আশ্চৰ্যপূৰ্ণ কাৰ্যবোৰ অস্বীকাৰ কৰিবলৈ তেওঁলোকৰ উপায় নাছিল। তেওঁলোকে কেৱল তেওঁৰ ক্ষমতাৰ ওপৰতহে প্ৰশ্ন কৰিব পাৰে। 24 নম্বৰ পদ, তাতে যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে, ময়ো তোমালোকক এটা কথা সোধো, তাক যদি মোক কোৱা তেন্তে ময়ো কি ক্ষমতাৰে এইবোৰ কৰিছো তাক তোমালোকক ক'ম। এইখিনিতে তেওঁলোকলৈ প্ৰভু যীশুৰ প্ৰশ্নটো আছে। 25 আৰু 26 নম্বৰ পদ, জোহনৰ বাপ্তিস্ম ক'ৰ পৰা হৈছিল, স্বৰ্গৰ পৰা নে মানুহৰ পৰা? তাতে তেওঁলোকে পৰস্পৰে কোৱা মেলা কৰি ক'লে, স্বৰ্গৰ পৰা বুলি যদি কওঁ তেন্তে কিয় তেওঁত বিশ্বাস নকৰিলা, তেওঁ এনেকৈ আমাক ক'ব। কিন্তু মানুহৰ পৰা বুলি যদি কওঁ তেন্তে লোকসমূহলৈ আমাৰ ভয় লাগে, কিয়নো সকলোৱে জোহনক ভাৱবাদী বুলি মানে। এই ধৰ্মীয় নেতাবিলাকে তেওঁক দুধুৰ মধুৰত পেলাই তেওঁক পৰীক্ষা কৰাৰ সংকল্প কৰিছিল, কিন্তু তেওঁ ততালিকে তেওঁবিলাকক ওলোটাই দুধুৰ মধুৰত পেলাইছিল। তেওঁ কৈছিল যে জোহন বাপ্তাইজকে তেওঁৰ কাৰ্য কি ক্ষমতাৰে কৰিছিল তাক যদি তোমালোকে মোক কোৱা তেন্তে মই কি ক্ষমতাৰে কাৰ্য কৰোঁ সেই কথা মই তোমালোকক ক'ম। জোহনৰ বাপ্তিস্ম স্বৰ্গৰ পৰা নে মানুহৰ পৰা? এই প্ৰশ্নটো প্ৰভু যীশুৱে তেওঁলোকক সুধিছিল। জোহনৰ বাপ্তিস্ম স্বৰ্গৰ পৰা নে মানুহৰ পৰা? আৰু নিশ্চয় তেওঁবিলাকে যদি জোহনৰ বাপ্তিস্ম স্বৰ্গৰ পৰা বুলি কয় তেন্তে প্ৰভু যীশুৱে তেওঁলোকক ক'লেহেঁতেন, ময়ো সেই একে ক্ষমতাৰেই এই কামবিলাক কৰোঁ, অৰ্থাৎ ময়ো স্বৰ্গৰ পৰা পোৱা ক্ষমতাৰে এই কাম কৰোঁ। আৰু আনহাতে তেওঁলোকে যদি জোহনৰ বাপ্তিস্ম স্বৰ্গৰ পৰা বুলি কয় তেনেহ'লে তেওঁলোকক প্ৰশ্ন কৰিব পৰা গ'লহেঁতেন যে তেওঁবিলাকে জোহন বাপ্তাইজকক কিয় বিশ্বাস কৰা নাছিল। আকৌ তেওঁলোকে যদি জোহনৰ বাপ্তিস্ম বা জোহনৰ কাৰ্যবোৰ মানুহৰ শক্তিৰ পৰা হোৱা বুলি কয় তেতিয়াহ'লে মানুহবোৰ তেওঁলোকৰ বিৰুদ্ধে যাব, কাৰণ মানুহবোৰে জোহনক এজন ভাৱবাদী বুলি বিশ্বাস কৰিছিল। গতিকে সেই মানুহবোৰ, সেই লোকসকল খেলিমেলিত পৰিল, তেওঁলোকে প্ৰভু যীশুৰ উত্তৰ দিব নোৱাৰা হ'ল আৰু সেইকাৰণে তেওঁলোকে প্ৰভু যীশুক কোনো উত্তৰ নিদিলে। তেওঁবিলাকে জোহনৰ ক্ষমতা স্বৰ্গৰ পৰা বুলি গ্ৰহণ নকৰে আৰু সেইকাৰণে নিশ্চয় তেওঁলোকে প্ৰভু যীশুৰ ক্ষমতাকো গ্ৰহণ কৰা নাছিল। অৰ্থাৎ তেওঁলোকে জোহন বাপ্তাইজকক যদি গ্ৰহণ কৰিলেহেঁতেন তেনেহ'লে প্ৰভু যীশুকো গ্ৰহণ কৰিলেহেঁতেন। এতিয়া 27 নম্বৰ পদটো পাঠ কৰি দিছোঁ। 27 নম্বৰ পদ, ইয়াত এনেদৰে লিখা আছে, পাছে তেওঁলোকে যীশুক উত্তৰ দি ক'লে, আমি নাজানো। তাতে তেওঁবিলাকক ক'লে, তেন্তে কি ক্ষমতাৰে এইবোৰ কৰোঁ তাক ময়ো তোমালোকক নকওঁ। আমি এটা বিশেষ কথা ইয়াতে মন কৰিব পাৰোঁ যে তেওঁলোকে জোহন বাপ্তাইজকে কি ক্ষমতাৰে কাম কৰিছিল সেইটো হয়তো জানিছিল, কিন্তু তেওঁলোকে কথাৰ পাকত পৰিব বুলি ভাবি আমি নাজানো বুলি ক'লে। আৰু প্ৰভু যীশুৱেও তেওঁলোকক উত্তৰ দি ক'লে, তেনেহ'লে কি ক্ষমতাৰে মই এইবোৰ কৰোঁ তাক ময়ো তোমালোকক নকওঁ। এই ক্ষেত্ৰত আমি চিন্তা কৰি চাব পাৰোঁ যে প্ৰভু যীশুৱে ধৰ্মীয় নেতাবিলাকক ঠিক ধমকি দিয়াৰ নিচিনাই কৈছে। তেওঁ এই নেতাবিলাকৰ পৰিৱৰ্তে কৰ তোলা আৰু বেশ্যাবিলাককহে আগস্থান দিয়াৰ এটা দৃষ্টান্ত দিব আৰু সেই কথা আমি পাছত পঢ়িবলৈ পাম। প্ৰভু যীশুৱে যি কৰ্তৃত্বৰে তেওঁৰ কামবোৰ কৰিছিল সেই কৰ্তৃত্ব কেতিয়াও অৱহেলিত হ'ব নোৱাৰে। প্ৰভু যীশুৱে নিজে ঈশপুত্ৰ হিচাপে পিতৃ ঈশ্বৰৰ পৰা কৰ্তৃত্বৰে সেই সকলোবিলাক কাম কৰি আছিল, আৰু প্ৰভু যীশুৰ কৰ্তৃত্বক অৱহেলা কৰা মানে স্বয়ং ঈশ্বৰক অৱহেলা কৰা। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুৰ কৰ্তৃত্ব মানি লৈ তেওঁকেই আপোনাৰ ত্ৰাণকৰ্তা প্ৰভু হিচাপে গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
যীশু তোমাকে প্ৰাৰ্থিছো আজি, তাতৰে মাতিছো আজি, আমি প্ৰভু যীশু আহিছিলা এই জগতলৈ আমাৰ সকলোকে জীৱন দিবলৈ। তুমি আহিছিলা এই জগতলৈ আমাৰ সকলোকে জীৱন দিবলৈ।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।